মৰম ল'বা। জোনাক ভৰা আকাশৰ নীৰৱতাই তোমালৈ বৰকৈ মনত পেলাইছে। কল্পনাৰ কোলাত অকল সৰে, নিঃসংগতাই বৰ আমনি কৰিছে। তুমি যে নাই, তুমি বাৰু কেনে আছা? মই আছোঁ সেই আগৰ দৰেই, যেনেদৰে তুমি বিচাৰিছিলা। এই তুমিবিহীন জীৱনত বহুত কষ্টৰে জীয়াই আছোঁ সাগৰ। কিন্তু কি জানা, মোৰ জীৱনত তুমি নাথাকিলেও হ'ব দিয়া। তোমাৰ লগত সদায় কথা নাপাতিলেও হ'ব, তুমি মোক দেখা নকৰিলেও হৈ যাব। মাথো আমাৰ প্ৰেমক প্ৰতাৰণাৰ নাম নিদিবা, আমাৰ ভালপোৱাবোৰ বুকুতে ফুলিব দিয়া। মই মিছাকৈ সান্ত্বনা লভিম তোমাৰ প্ৰেয়সী বুলি। তোমাৰ প্ৰেয়সী সাগৰ প্ৰিয়া। মিছাকৈ মিচিকিয়াম মৰহি যোৱা গোলাপৰ পাহিবোৰ দেখি, তুমি মোৰ কাষত নাথাকিলেও হ'ব, মাথো অন্তৰৰ পৰা দলিয়াই নেপেলাবা। নহ'লে যে চে বাদ দিয়া, কি যে বৰ কৰি আছো নহয়। আচলতে কি জানা, তোমাৰ মৰমৰ স্মৃতিবোৰে যিমানে কষ্ট নিদিয়ক কিয়, তোমাক মই কেতিয়াও বেয়া পাব নোৱাৰোঁ। তোমাক বেয়া নাপাওঁ বাবে তোমাক পাহৰিবও নোৱাৰোঁ, আৰু এই পাহৰিব নোৱাৰাৰ স্বাৰ্থত যন্ত্ৰণা সদায় বুকুত লৈ ফুৰিম। তোমাৰ শপত, মোক বাধা দিয়াৰ অধিকাৰ কাকো দিয়া নাই, কাকো নিদিওঁ, আৰু কাৰো সাধ্যও নাই। বাৰু আজিলৈ সামৰিছোঁ, আকৌ এদিন কথা পাতিম দিয়া। আকৌ এদিন লিখিম তোমালৈ মোৰ হৃদয়ৰ প্ৰতিলিপি, যেতিয়া বুকুখন অলপ বেছিকৈ বিষাব। তোমাৰ সাগৰ প্ৰিয়া।